এয়া আকাশবাণী বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জম্মু কাশ্মীৰৰ পেহেলগামত উপস্থিত হয় আৰু বেচৰণ বনাঞ্চলৰ আক্ৰমণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সকলো ৰাজনৈতিক দলৰ নেতাই পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে। সেনাবাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিষিদ্ধ তালাচী অভিযান চলাই আছে। ভাৰতে পেৰুত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত 7টা পদকেৰে তৃতীয় স্থান লাভ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জম্মু কাশ্মীৰৰ পেহেলগামত কালিৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত 28 লোক নিহত হোৱাৰ পাছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাবাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে নিষিদ্ধ তালাচী অভিযান চলাই আছে। সেনাবাহিনীৰ নৰ্দাৰ্ণ কমাণ্ডাৰ জি অ' চি লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমাৰে এই অভিযানৰ তদাৰক কৰি আছে। নিৰাপত্তা বাহিনীসমূহে অভিযানত স্নিফাৰ ডগো ব্যৱহাৰ কৰিছে। ঘটনাৰ তদন্তৰ বাবে নিয়োগ কৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। ইপিনে উত্তৰ কাশ্মীৰৰ বাৰামুল্লা নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ উৰিনালাৰ সাৰজীৱন এলেকাত সেনাবাহিনীয়ে চলোৱা অনুপ্ৰৱেশ বিৰোধী অভিযানত আজি নিচেই পুৱা দুজন সশস্ত্ৰ সন্ত্ৰাসবাদী নিহত হয়। সেনাৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি পুৱাৰ ভাগত নিয়ন্ত্ৰণ ৰেখাৰে 2-3 সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলায় যদিও অঞ্চলটোত পহৰাৰত সৈনিকে তেওঁলোকক আগুচি ধৰে। ইয়াৰ পাছত দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত হয়। এই গুলীয়াগুলীত দুজন অনুপ্ৰৱেশকাৰী নিহত হয়। মৃত সন্ত্ৰাসবাদী দুজনৰ পৰা 2 পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জম্মু কাশ্মীৰৰ পেহেলগামত উপস্থিত হয় আৰু বেচৰণ বনাঞ্চলৰ আক্ৰমণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ থকা পৰ্যটকসকলৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীনগৰত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। নিহতসকলৰ মৃতদেহ এখন বিশেষ বিমানেৰে শ্ৰীনগৰৰ পৰা তেওঁলোকৰ নিজ নিজ গাঁৱলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে কালি পেহেলগামত হোৱা এই আক্ৰমণত 2 স্থানীয় নাগৰিকসহ 26 পৰ্যটকে প্ৰাণ হেৰুৱাইছে। পেহেলগাম, অনন্তনাগ, কুলগাম আৰু দক্ষিণ কাশ্মীৰৰ অন্য কাষৰীয়া জিলাসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আৰক্ষী আৰু চোৰাংচোৱা সংস্থাসমূহে 3 আক্ৰমণকাৰীৰ স্কেটছ জাৰি কৰিছে। ইপিনে পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত কাশ্মীৰ উপত্যকাত আজি দিনজোৰা বন্ধৰ আহ্বান জনোৱা হৈছে। বন্ধৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত যান বাহনৰ চলাচল ব্যাহত হৈছে। অঞ্চলটোৰ সকলো ব্যক্তিগত শিক্ষানুষ্ঠানৰ পাঠদানো স্থগিত ৰখা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সেনাবাহিনীৰ 3 শাখাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কাশ্মীৰ উপত্যকাৰ সুৰক্ষা পৰিস্থিতিৰ পৰ্যালোচনা চলায়। প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰা মতে বৈঠকত স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনা বাহিনীৰ মুৰববী এডমিৰেল দীনেশ ত্ৰিপাঠী, বায়ুসেনা বাহিনীৰ মুৰববী এয়াৰ চীফ মাৰ্চেল এ পি সিং আৰু জ্যেষ্ঠ বিষয়াসকলে শ্ৰীসিঙক সাম্প্ৰতিক সুৰক্ষা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। শীৰ্ষ বিষয়াসকল ইতিমধ্যে পেহেলগামৰ আক্ৰমণস্থলীত উপস্থিত হৈছে আৰু স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। সকলো ৰাজনৈতিক দলৰ নেতাই পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে নিৰীহ জনসাধাৰণক লক্ষ্য কৰি চলোৱা এই কাপুৰুষালী ভৰা আক্ৰমণ সঁচাকৈয়ে নিন্দনীয়। তেওঁ সামাজিক মাধ্যমযোগে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অনুসৰণ কৰি আহিছে আৰু এই বৰ্বৰ আক্ৰমণৰ সৈতে জড়িতসকলক খাৰি যাবলৈ দিয়া নহ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এই বৰ্বৰ আক্ৰমণৰ গৰিহণা দিছে আৰু আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ জ্যেষ্ঠ নেতা নীতিশ কুমাৰে এই আক্ৰমণক গৰিহণা দি কয় যে সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ আছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ মুৰববী মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডুৱে কঠোৰ ভাষাৰে এই আক্ৰমণক সমালোচনা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা এল জে পিৰ আৰৰ মুৰববী চিৰাগ পাছোৱানে এই আক্ৰমণক পীড়াদায়ক বুলি অভিহিত কৰিছে। এই আক্ৰমণক গৰিহণা দি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদৰ বিভীষিকা বিৰোধী যুঁজত সমগ্ৰ ৰাষ্ট্ৰ একগোট হৈ আছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত নেতাগৰাকীয়ে এই বৰ্বৰ আক্ৰমণক মানৱ জাতিৰ বাবে কলংক আখ্যা দিয়ে। লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কয় যে পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত ভালেসংখ্যক লোক হতাহত হোৱাটো সঁচাকৈ বেদনাদায়ক। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ দেশ একগোট হৈ আছে বুলি শ্ৰীগান্ধীয়ে প্ৰকাশ কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱ আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেও এই আক্ৰমণক গৰিহণা দিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জম্মু কাশ্মীৰৰ পেহলগামত কালি সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰ্যটকক উভতাই অনাৰ বাবে শ্ৰীনগৰৰ পৰা দিল্লী আৰু মুম্বাইলৈ 4খন বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজন সাপেক্ষে আৰু কেইখনমান বিমান অতিৰিক্তভাৱে সাজু কৰি ৰখা হৈছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। তেওঁ সকলো বিমান সংস্থাৰ পৰিচালকৰ সৈতে জৰুৰী বৈঠক অনুষ্ঠিত কৰি যাত্ৰীৰ ভাড়া বৃদ্ধি নকৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। মন্ত্ৰালয়ে বিমান যাত্ৰাৰ নিয়মীয়া ভাড়া বাহাল ৰাখিবলৈ নিৰ্দেশ দিছে যাতে যাত্ৰীৰ ওপৰত অতিৰিক্ত বোজা নপৰে। মন্ত্ৰী নাইডুৱে সকলো বিমান সংস্থাৰ পৰিবহণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহান জনাইছে। ইপিনে অসামৰিক বিমান পৰিবহণ সংস্থাৰ সঞ্চালকালয়ে বিমান সংস্থাসমূহক শ্ৰীনগৰৰ পৰা অহা পথসমূহত বিমান সেৱা বৃদ্ধিৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়ে, কিয়নো ঘৰলৈ উভতি আহিব বিচৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰোপৰি শ্ৰীনগৰৰ পৰা সমগ্ৰ দেশলৈ নিৰৱচ্ছিন্ন সংযোগ স্থাপনৰ জৰিয়তে আবদ্ধ যাত্ৰীসকলক উলিয়াই অনাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। বিমান সংস্থাসমূহক বিমান যাত্ৰা বাতিল আৰু পুনৰ নিৰ্ধাৰণৰ নিৰিখ ৰেহাই দিবলৈ আহান জনোৱা হৈছে যাতে ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ প্ৰতি সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব পৰা যায়। তীখা আৰু গধুৰ উদ্যোগৰ ৰাজ্যমন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মাই ভাৰত বিশ্বৰ ভিতৰতে খাৰুৱা তীখাৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ বুলি প্ৰকাশ কৰিছে। মঙলবাৰে নতুন দিল্লীত ইণ্ডিয়া ষ্টীল 2025 সন্মিলনৰ বিষয়ে মন্তব্য কৰি শ্ৰীবাৰ্মাই কয় যে যোৱা 10-12 বছৰত ভাৰতত তীখা উদ্যোগত দ্ৰুতগতিত বিকাশ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে তীখা মন্ত্ৰালয়ে কাইলৈৰ পৰা মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সন্মিলন তথা প্ৰদৰ্শনীৰ জৰিয়তে ইণ্ডিয়া ষ্টীলৰ ষষ্ঠ সংস্কৰণৰ আয়োজন কৰিব। এই অনুষ্ঠানত তীখা আৰু সংশ্লিষ্ট উদ্যোগসমূহৰ সকলো অংশীদাৰ একত্ৰিত হ'ব বুলিও তেওঁ উল্লেখ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোত তথ্য প্ৰযুক্তি খণ্ডৰ কেইবাগৰাকী কাণ্ডাৰীক সাক্ষাৎ কৰি ভাৰতত কাৰিকৰী সহযোগিতা আৰু বিনিয়োগৰ সুবিধা গ্ৰহণৰ বাবে আহান জনায়। শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা আছুতীয়া বৈঠকত শ্ৰীমতী সীতাৰমণে কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড আৰু ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিভিন্ন সুযোগসমূহৰ বিষয়ে আলোচনা কৰে। চৰকাৰে গ্ৰহণ কৰা সংস্কাৰমূলক নীতিসমূহ সন্দৰ্ভত সকলোৰে মতামত শুনাৰ লগতে বিত্তমন্ত্ৰীয়ে বৰ্তমানৰ নীতিৰ গাঁথনি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ লগতে ভাৰত আৰু আমেৰিকাৰ মাজৰ গভীৰ তথা ব্যাপক পৰিসৰৰ বিনিয়োগ সহযোগিতাৰ বাবে থকা আগ্ৰহৰ বিষয়ে জনোৱাৰ লগতে বিনিয়োগৰ অভিজ্ঞতা উজু কৰাৰ বিষয়েও মত প্ৰকাশ কৰে। পেৰুত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপৰ শ্বুটিং প্ৰতিযোগিতাত তৃতীয় স্থান লাভেৰে ভাৰতে অভিযান সামৰিছে। 2টা সোণৰ, 4টা ৰূপৰ আৰু 1টা ব্ৰঞ্জৰ পদকেৰে ভাৰতে মুঠ 7টা পদক লাভ কৰিছে। মহিলাৰ 25 এম পিষ্টল শিতানত ছিমৰনপ্ৰীত কৌৰ ব্ৰাৰে ৰূপৰ পদক অৰ্জন কৰিছে। এয়া হৈছে খেলুৱৈগৰাকীয়ে কোনো বৃহৎ শিতানত লাভ কৰা প্ৰথমটো পদক। পদক লাভৰ সংখ্যাৰে আমেৰিকা ভাৰতৰ সমান হলেও সোণৰ পদকৰ সংখ্যা ভাৰততকৈ বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনে এই প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে। 4টা সোণৰ, 3টা ৰূপৰ আৰু 6টা ব্ৰঞ্জৰ পদকেৰে চীনে প্ৰথম স্থান অধিকাৰ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 17 অভাৰ আৰু 5টা বলত 2টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 159 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জম্মু কাশ্মীৰৰ পেহলগামত উপস্থিত হয় আৰু বেইচৰণ বনাঞ্চলৰ আক্ৰমণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সকলো ৰাজনৈতিক দলৰ নেতাই পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীৱ গৰিহণা দিছে। সেনাবাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিষিদ্ৰ তালাচী অভিযান চলাই আছে। ভাৰতে পেৰুত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত 7টা পদকেৰে তৃতীয় স্থান লাভ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।